প্ৰকাশিত বাক্য 8 অধ্যায়, 7 জন তুৰীবাদক স্বৰ্গদূতৰ দৰ্শন। পাছতে সপ্তম চাপ মেলোতে স্বৰ্গত প্ৰায় আধা ঘণ্টামান নিস্তব্ধতাৰে পৰিপূৰ্ণ হ'ল, আৰু ঈশ্বৰৰ আগত থিয় হৈ থকা যি 7 জন স্বৰ্গদূতক দেখিলোঁ তেওঁলোকক 7টা তুৰী দিয়া হ'ল। পাছত সোণৰ ধূপ বাতি লোৱা আন এজন ধূত আহি বেদীৰ ওচৰত উপস্থিত হ'ল, আৰু হিংসাখনৰ আগত থকা সোণৰ বেদীৰ ওপৰত পবিত্ৰ লোকসকলে প্ৰাৰ্থনা জ্বলাবলৈ তেওঁক ভালেমান ধূপ দিয়া হ'ল, যাতে পবিত্ৰ লোকসকলৰ প্ৰাৰ্থনাৰ সৈতে দূতৰ হাতৰ পৰা ধূপৰ ধোঁৱা ঈশ্বৰৰ সন্মুখলৈ উঠিল। পাছে দূতে ধূপাতি লৈ তাত বেদীৰ পৰা জুই ভৰাই ল'লে, তেতিয়া তেওঁ সেইবোৰ পৃথিৱীলৈ পেলাই দিলে, যাতে মেঘ গৰ্জন, গাজনি, বিজুলী আৰু ভূমিকম্প হ'ল। পাছত 7টা তুৰী লোৱা এই 7জন স্বৰ্গদূতে তুৰী বজাবলৈ নিজক যুগুত কৰিলে। পাছত প্ৰথমজন স্বৰ্গদূতে বজাওঁতে তেজ মিহলি কৰা শিল আৰু জুই উপস্থিত হ'ল, সেইবোৰক পৃথিৱীলৈ পেলোৱা হ'ল, যাতে পৃথিৱীৰ 3ভাগৰ এভাগ পূৰা গ'ল, গছৰ 3ভাগৰ এভাগ পূৰা হ'ল আৰু সকলো কেঁচা তৃণ পূৰা হ'ল। পাছত দ্বিতীয়টোতে বজাওঁতে অগ্নিৰে জ্বলি থকা মহাপৰ্বতৰ নিচিনা কিবা এটা সাগৰত পেলোৱা হ'ল, যাতে সাগৰৰ 3ভাগৰ এভাগ তেজ হ'ল, আৰু সাগৰত থকা সৃষ্ট বস্তুৰ ভিতৰৰ জীৱ জন্তু 3ভাগৰ এভাগ মৰিল, জাহাজবোৰো 3ভাগৰ এভাগ নষ্ট হ'ল। পাছত তৃতীয়টোতে বজাওঁতে আৰিয়াৰ নিচিনা জ্বলি থকা এটা বৰতৰা আকাশৰ পৰা খহি নদীৰ 3ভাগৰ এভাগত আৰু জলৰ ভুমুকবোৰত পৰিল, সেই তৰাৰ নাম নাগদানা, যাতে জলৰ 3ভাগৰ এভাগ নাগদানা হ'ল আৰু পানী তিতা হোৱাত সেই পানীৰ কাৰণে অনেক মানুহ মৰিল। পাছত চতুৰ্থটোতে বজাওঁতে সূৰ্য 3ভাগৰ এভাগ, চন্দ্ৰ 3ভাগৰ এভাগ আৰু তৰাবোৰৰো 3ভাগৰ এভাগ যেন আন্ধাৰ হ'ল, আৰু দিনৰ 3ভাগৰ এভাগ পোহৰ নাইকিয়া হয় আৰু ৰাতিৰো সেই ৰূপ হয়, এইকাৰণে সেইবোৰৰ প্ৰত্যেকৰ 3ভাগৰ এভাগ আঘাতপ্ৰাপ্ত হ'ল। পাছত মই চাওঁতে চাওঁতে এটা ঈগল পক্ষী আকাশৰ মাজত উৰি উৰি বৰ মাতেৰে এই কথা কোৱা শুনিলোঁ, যি 3জন দুটে তুৰী বজাবলৈ উদ্যত আছে তেওঁলোকৰ সেই অৱশিষ্ট তুৰী ধ্বনিত পৃথিৱীত বাস কৰা লোকসকলৰ সন্তাপ 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 হ'ব।